এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 20 ডিচেম্বৰত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বৰঝাৰ বিমানবন্দৰ ভ্ৰমণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা সদৰি কৰে। প্ৰধানমন্ত্ৰীগৰাকী বৰঝাৰ বিমানবন্দৰৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ যাব আৰু দলীয় কৰ্মীসকলৰ সৈতে কিছু সময় কটাব। তেওঁ কয় যে 21 ডিচেম্বৰত পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25-30 গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। তেওঁ লগতে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু 860 গৰাকী শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডিব্ৰুগড়লৈ যাব। তাত তেওঁ নামৰূপৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 20 তাৰিখে 2:45 বজাত গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিব। গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰিয়ে তেওঁ পোনে পোনে 80 ফুট উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। তাৰ পিছত তেখেতে বিমানবন্দৰত গৈ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব আৰু 15 মিনিট সময় তেখেতে টাৰ্মিনেল বিল্ডিংটো পৰিভ্ৰমণ কৰিব। টাৰ্মিনেল বিল্ডিং পৰিভ্ৰমণ কৰি তেখেতে এই স্থানলৈ আহিব আৰু ইয়াত ৰাজহুৱা সভাক সম্বোধন কৰিব। ৰাজহুৱা সভাক সম্বোধন কৰি তেওঁ এয়াৰপৰ্টৰ পৰা পোনে পোনে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়লৈ যাব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত তেখেতে 30 মিনিট সময় অতিবাহিত কৰিব। ৰাজ্যিক অতিথিশালাত নিশা তেওঁ তাতে থাকিব।
শিক্ষামন্ত্ৰী ডাঃ ৰাণোজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু স্থানীয় বিধায়ক তৰংগ গগৈয়ে কালি প্ৰধানমন্ত্ৰীৰ নামৰূপৰ সভাস্থলী পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীদ্বয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰী পীযুষ হাজৰিকাই কালি পলাহবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটৰহাটত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত বৈঠকত মিলিত হয়। এই বৈঠকত পলাহবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্ৰভাত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিব। এই উপলক্ষে মৰাণৰ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প খেলপথাৰত আজি দিনৰ 10:30 বজাৰ পৰা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 23,791 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰিব। তদুপৰি তেওঁ মৰাণত 12,32,00,000 টকা ব্যয়েৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিব। আনহাতে তৃতীয় পৰ্যায়ৰ অসমমালাৰ অধীনত 37,92,00,000 টকা ব্যয়েৰে মৰাণ নিতাই পথৰ মৰাণ টাউন ক্লাবৰ পৰা গছপুৰীয়া লোকমাৰী অংশৰ উন্নীতকৰণ আৰু বহলীকৰণৰ আধাৰশিলাও তেওঁ স্থাপন কৰিব। অসম আৰক্ষীত খালী হৈ থকা 2,350 পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে বিজ্ঞাপন প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি 48 উপ পৰিদৰ্শক পদ, 39 সহকাৰী কাৰাধ্যক্ষ, 1,052 কনিষ্ঠ বলৰ পদকে ধৰি বিভিন্ন পৰ্যায়ৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে 22 ডিচেম্বৰত স্বাস্থ্য বিভাগৰ চাকৰি নিযুক্তি পত্ৰ আৰু 23 ডিচেম্বৰত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। একেদৰে 15 জানুৱাৰীৰ আশে পাশে ADREৰ তৃতীয় বৰ্গৰ আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত অন্য বিভাগীয় চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। সমগ্ৰ শিক্ষা শিৱসাগৰৰ উদ্যোগত কালি জিলাখনৰ 5খন PM শ্ৰী বিদ্যালয়ৰ 477 গৰাকী ছাত্ৰ ছাত্ৰীক যোৰহাট জিলাৰ স্বৰ্গদেউ চুকাফা সমন্বয় কেন্দ্ৰ আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰা হয়। বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, PM শ্ৰী বৰপাত্ৰ দল উচ্চ মাধ্যমিক বিদ্যালয়, বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়, আমগুৰি হালুৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু থানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই ভ্ৰমণত অংশ লয়। ছাত্ৰ ছাত্ৰীসকলে স্বৰ্গদেউ চুকাফা সমন্বয় ক্ষেত্ৰ, আহোম সংগ্ৰহালয়, হস্তশিল্প আৰু কাৰুশিল্প কেন্দ্ৰ, স্থানীয় শিল্পকলা উদ্যান আৰু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। তেওঁলোকে লগতে যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।